কেতিবা নীরব যন্ত্রণার কথা নুসুধিবা, নকবা এজোপা গছৰ খৰি তল পৰা সেই ফুলপাহীৰ অস্তিত্বৰ কথা। Oh, Steve.